ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ একা বেকা বাটত চলোতে সকলো সময়ত সহায় হবলৈ এয়া আমি লৈ আহিছো বাইবেল শাস্ত্ৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যে আমাৰ এই ভক্তিবচন অনুষ্ঠানটো শুনিছে তাৰ দ্বাৰা আচলতে ঈশ্বৰৰ প্ৰতি থকা আপোনাৰ শ্ৰদ্ধা ভক্তিৰ কথাই প্ৰকাশ পাইছে। সেই মহান ঈশ্বৰৰ মহান বাক্য বাইবেল শাস্ত্ৰৰ সহজ সৰল অধ্যয়নেই আমাৰ এই ভক্তিবচন অনুষ্ঠানটোৰ উদ্দেশ্য। সেই ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছো তাৰ বিচাৰ আপোনালোকৰেই হাতত। আপোনালোকৰ মতামত আদি আমালৈ চিঠি লিখি জনাবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়েই দুখাৰিমান লিখি পঠিয়াওকচোন। এয়া আমাৰ বিশেষ অনুৰোধ। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে তেনেহলে লিখিবলৈ যেন এৰি নিদিয়ে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে সাধাৰণ মানুহক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত লাগে। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ আমাৰ সকলো পাপৰ বোজা নিজৰ কান্ধত লৈ আমাৰ হৈ ক্ৰুচত প্ৰাণ দিলে, নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো পিতা, তোমাৰ বাক্য বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন তোমাৰ মহান আশীৰ্বাদেৰে সফল কৰি তোলা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ ইয়োবৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই ইয়োবৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। আজি আমি এই ইয়োব পুস্তকৰ 3 নম্বৰ অধ্যায় আলোচনা কৰিবলৈ হাতত লৈছো, আৰু ইয়াত আমি ইয়োবৰ মনৰ বেজাৰৰ কথা জানিব পাৰিম। কিন্তু তাৰ আগতে ঈশ্বৰ আৰু চয়তানৰ মাজত যি প্ৰতিযোগিতা চলিছিল, সেই ক্ষেত্ৰত ইয়োবৰ ভূমিকা কেনে আছিল, সেই বিষয়ে অলপ কথা আমি আলোচনা কৰি চাব পাৰোঁ। প্ৰিয় শ্ৰোতা, আমি আগতেই পাই আহিছো যে চয়তানে ঈশ্বৰক প্ৰত্যাহ্বান জনাই কৈছিল, আপুনি সেৱা পোৱাৰ যোগ্য ঈশ্বৰ নহয়। আপুনি যদি ইয়োবক সকলো নিদিলেহেঁতেন আৰু তেওঁৰ চাৰিওফালে বেৰ দি সুৰক্ষা নিদিলেহেঁতেন, তেন্তে তেওঁ আপোনাৰ সন্মুখতেই আপোনাক গালি পাৰিলেহেঁতেন। এইদৰে কৈ চয়তানে আচলতে মানুহ আৰু ঈশ্বৰক কলংকিত কৰিছে আৰু ঈশ্বৰৰ নামৰ নিন্দা কৰিছে। চয়তানৰ এনে নিন্দাসূচক কথা শুনি স্বৰ্গত থকা ঈশ্বৰৰ সন্তানবিলাকেও নিশ্চয় লাজ পাই তলমূৰ কৰিছে, কাৰণ ঈশ্বৰে চয়তানক সৰ্বশ্ৰেষ্ঠ কৰিয়েই সৃষ্টি কৰিছিল যদিও নিজৰ অপৰাধৰ কাৰণে চয়তান অভিশপ্ত হোৱাৰ বাবে সৰ্বশক্তিমান ঈশ্বৰক এনেদৰে কলংকিত কৰিব বুলি তেওঁলোকে ভবা নাছিল। ঈশ্বৰেও চয়তানৰ প্ৰত্যাহ্বানক সহজভাৱে লোৱা নাছিল, বৰং চয়তানে কোৱা কথা যে মিছা তাক ঈশ্বৰে প্ৰমাণ কৰি দেখুৱাব বিচাৰিছিল, আৰু সেইকাৰণেই ইয়োবক পৰীক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে ঈশ্বৰে নিজে সেই পৰীক্ষা চলোৱা নাছিল, বৰং ইয়োবক চয়তানৰ হাতত এৰি দি পৰীক্ষা চলাবলৈ দিছিল, মাত্ৰ প্ৰাণৰ ওপৰত সাৱধান হ'বলৈ কৈছিল। ঈশ্বৰৰ পৰা অনুমতি পাই চয়তানে ইয়োবক অতি নিষ্ঠুৰভাৱে আঘাত কৰিছিল। চয়তানে প্ৰথমে ইয়োবৰ সম্পত্তিৰ ওপৰত হাত দিলে আৰু এটাৰ পাছত এটাকৈ সকলো সম্পত্তি নিঃশেষ কৰি শেষ কৰি পেলালে। তাৰ পাছত পৰিয়ালৰ ওপৰত হাত দিলে আৰু তেওঁৰ 10 গৰাকী সন্তানৰ আটাইকেইজনকেই মাৰি পেলালে, আৰু শেষত ইয়োবৰ শৰীৰৰ ওপৰত হাত দি তেওঁৰ গোটেই গাতে অতি বেদনাদায়ক খহু উৎপন্ন কৰিলে। এই পৰিস্থিতিত ইয়োবৰ মনৰ বেজাৰৰ কথা শুনাৰ আগতে ইয়াৰ অন্তৰালত লুকাই থকা কাৰণকেইটা আমি পৰ্যালোচনা কৰি চাব পাৰোঁ। প্ৰথমতেই আমি আমাৰ বিষয়ে জনা দৰকাৰ যে মানুহ হিচাপে আমি সকলোৱেই ঈশ্বৰৰ পৰা হেৰাই থকা এটা জাতিৰ অন্তৰ্ভুক্ত। অৱশ্যে এই কথাটো উপলব্ধি কৰা অতি কঠিন যে আমি এজাক মিছলীয়া, প্ৰবঞ্চক, চোৰ আৰু নৰবধিৰ মাজত বাস কৰি আছো। অৱশ্যে আমি নিজে সেইবিলাকৰ ভিতৰত নাই বুলিয়েই কওঁ, কিন্তু তথাপিতো আপুনি আৰু মই হেৰুৱা মানুহ জাতিৰ মাজতেই আছো। সেইকাৰণে আজি আমি যি অৱস্থাত আছো, এই অৱস্থাতেই ঈশ্বৰে আমাক স্বৰ্গলৈ নিব নোৱাৰে। যদি লৈ যায়ো, তথাপিতো স্বৰ্গটো এই অৱস্থাৰ কোনো পৰিৱৰ্তন নহ'ব। এই অৱস্থাই চলি থাকিব। সেইকাৰণে প্ৰভু যীশুৱে নিজকে ধাৰ্মিক আৰু পবিত্ৰ বোলা ধৰ্মীয় নেতা এজনক কৈছিল, আপুনি নতুন জন্ম পাবই লাগিব, তেতিয়াহে স্বৰ্গত অধিকাৰ পাব। কাৰণ ঈশ্বৰে কৈছে, আমি গোটেই মানুহ জাতিটোৱেই পাপী, পাপলৈকে আমি আসক্ত, দুৰ্বল আৰু অপৰাধী। মানুহক এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে ব্যৱস্থা হাতত লৈছে। মানুহৰ বিষয়ে ঈশ্বৰে উপদেশক 7:29 এইদৰে কৈছে, চোৱা, মই ইয়াকেহে পালো যে ঈশ্বৰে মানুহক সৰল কৰি সৃজন কৰিছিল, কিন্তু অবাটে যাবৰ নিমিত্তে তেওঁবিলাকে নানা উপায় বিচাৰিলে। কিন্তু ঈশ্বৰ দয়ালু হোৱা হেতুকে তেওঁ আজিও আমাক সুৰক্ষা দি আহিছে। ধাৰ্মিক অধাৰ্মিক সকলোকে একেধৰণেই দিছে। ধাৰ্মিকজনে যিমান ৰ'দ বতাহ বৰষুণ পায়, অধাৰ্মিকজনেও সমানে পায়। ধাৰ্মিকজনৰ যেনে স্বাস্থ্য বল শক্তি আছে, অধাৰ্মিকজনৰো আছে। ধাৰ্মিকৰ দৰে অধাৰ্মিকজনৰো পৰিয়াল ধন সম্পত্তি ইত্যাদি আছে। এই সকলোবিলাক ঈশ্বৰে মানুহক দিয়া দান। ছয়তানে ভালদৰে জানে যে এইবিলাকৰ পৰা মানুহক যদি দূৰ কৰিব পৰা যায়, তেন্তে সি মানুহক অতি সহজে সলনি কৰিব পাৰিব। আমাৰ কথাতে আছে বোলে অভাৱে স্বভাৱ নষ্ট কৰে। কথাষাৰ অৱশ্যে সঁচা। ছয়তানে মানুহক অভাৱত পেলাই মানুহৰ নৈতিক চৰিত্ৰ ধ্বংস কৰে, মানুহৰ চিন্তাধাৰাৰ পৰিৱৰ্তন ঘটায়, মগজুৰে সৎচিন্তা কৰিব নোৱাৰা কৰে। কিন্তু ধন্য আমাৰ ঈশ্বৰ, ঈশ্বৰে মানুহক ছয়তানৰ হাতত একেবাৰে এৰি দিয়া নাই। কিন্তু ইয়োবৰ দৰে বিশেষ কাৰণত ঈশ্বৰে কেতিয়াবা মানুহক ছয়তানৰ হাতত এৰি দিয়ে। তেতিয়া ছয়তানে মানুহক একেবাৰে নাঙঠ কৰি পেলায়, আৰু ইয়োবৰো ঠিক একেই অৱস্থা হৈছিল। ইয়োবৰ পুস্তকখনত মানুহৰ এই সমস্যাবিলাক দাঙি ধৰা হৈছিল। সমস্যাত পৰি মানুহৰ প্ৰাণৰ কি অৱস্থা হ'ব পাৰে তাকে দেখুৱাই দিয়া হৈছে। কিন্তু এই সমস্যাবিলাকৰ সমাধান হ'লে বাইবেলৰ নতুন নিয়ম পুস্তকতহে আছে। বাইবেলখন এখন গণিতৰ নিচিনা পুস্তক। প্ৰথমে সমস্যাবিলাক দিয়া হৈছে আৰু একেবাৰে শেষত উত্তৰবিলাক দিয়া আছে। সেইকাৰণে সমস্যাৰ সমাধান পাবলৈ আমি নতুন নিয়মলৈ যাবই লাগিব। যি কি নহওক, প্ৰথম আৰু দ্বিতীয় অধ্যায়ত আমি পালো যে ছয়তানে ইয়োবক এনেকৈ আঘাত কৰিছিল যে তেওঁৰ নিজৰ বুলিবলৈ আৰু একোৱেই বাকী নাছিল। এই আঘাতৰ ফলত তেওঁৰ কি কি ক্ষতি হৈছিল সেই সকলোকে আমি 8 ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমে ছয়তানে ইয়োবৰ জাগতিক সম্পত্তিবিলাক নিঃশেষ কৰিছিল। এজন মানুহৰ মূল প্ৰয়োজন হ'ল খাদ্য, বস্ত্ৰ আৰু বাসস্থান। এই মূল প্ৰয়োজনবিলাক আহৰণ কৰিবলৈ মানুহক মাটি, খেতি, ঘৰচীয়া জীৱ জন্তু, পশু পক্ষী ইত্যাদি লাগে। এই সকলোবিলাক ঈশ্বৰে আমাক প্ৰচুৰ পৰিমাণ দিছে। আমি এইবিলাক উপভোগ কৰাটো ঈশ্বৰে বিচাৰে, কাৰণ এইবিলাক ঈশ্বৰৰ দান। এই দানেৰে আমি চহকী হোৱাত ঈশ্বৰৰ আপত্তি নাই। আপত্তি হ'ল এইটোহে যে যদি আমি জাগতিক বস্তুৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰোঁ আৰু এইবিলাককেই জীৱনৰ সৰ্বেসৰ্বা বুলি ভাবোঁ। গতিকে আজি প্ৰতিজন মানুহে এবাৰ নিজৰ বিষয়ে চিন্তা কৰা দৰকাৰ যে তেওঁ কাৰ ওপৰত নিৰ্ভৰ কৰিছে, জাগতিক বস্তুৰ ওপৰত নে ঈশ্বৰৰ ওপৰত। ইয়োব বিস্তৰ সম্পত্তিৰ গৰাকী আছিল, কিন্তু তেওঁ সেই সকলোকে হেৰুৱালে আৰু একেবাৰে দৰিদ্ৰ ভিকহু হ'ল, কিন্তু তথাপিতো তেওঁৰ বিশ্বাস হেৰুৱা নাছিল। দ্বিতীয়তে, ইয়োবে নিজৰ মৰমৰ 10 সন্তানৰ আটাইকেইজনকেই হেৰুৱাইছিল, তাকো একে সময়তে একেলগে হেৰুৱাইছিল। ই কেনে বেদনাদায়ক হ'ব ভাবি চাওকচোন। নিজৰ ধন সম্পত্তিতকৈ মৰমৰ, আনকি নিজৰ জীৱনতকৈ বেছি মৰমৰ সন্তানসকলক একেদিনাই হেৰাই পেলাইছিল, কিন্তু তথাপিতো ঈশ্বৰৰ ওপৰত ইয়োবে বিশ্বাস হেৰুওৱা নাছিল। তৃতীয়তে, ভাল স্বাস্থ্য হ'ল মানুহৰ জীৱনৰ অমূল্য সম্পদ। ভগ্ন স্বাস্থ্যৰ বহু মানুহে বেদনা সহ্য কৰিব নোৱাৰি আনকি আত্মহত্যাৰ দৰে মৃত্যুকেই সাৱটি লয়। আন কিছুমানে আকৌ বিচনাতেই জীৱন কটাবলগীয়া হয়। কিন্তু ঈশ্বৰৰ পৰা অনুমতি পাই ছয়তানে ইয়োবক এনেকৈ আঘাত কৰিছিল যে তেওঁৰ গোটেই গাতে বিষম বেদনাদায়ক খহু হৈছিল। আৰু সেই অৱস্থাত তেওঁ ঘৰত নহয় কিন্তু নগৰৰ জাবৰ জোথৰ পেলোৱা ঠাইৰ ছাইৰ মাজত বহি আছিল। ইমান নিষ্ঠুৰতাৰে ছয়তানে ইয়ুবৰ শৰীৰত আঘাত কৰিছিল। চতুৰ্থতে, ইয়ুবে নিজৰ সহধৰ্মিনীৰ মৰম আৰু সহানুভূতি হেৰুৱাইছিল। ঈশ্বৰে যি তিৰোতাক স্বামীৰ অৰ্ধাংগিনী হবলৈ আৰু সকলো দুখ সুখৰ সমভাগী হবলৈ পুৰুষৰ কামিহাৰৰ পৰা নিৰ্মাণ কৰিছিল আৰু বিবাহৰ দ্বাৰাই স্বামী স্ত্ৰীৰ সম্বন্ধ স্থাপন কৰিছিল, সেই স্ত্ৰীয়ে ইয়ুবক হেয়জ্ঞান কৰিছিল আৰু ঈশ্বৰক বিদায় দি প্ৰাণ ত্যাগ কৰিবলৈ কুপৰামৰ্শ দিছিল। গতিকে আমি ক'ব পাৰো যে ইয়ুবে নিজৰ স্ত্ৰীৰ মৰম সহানুভূতিকণো হেৰুৱাই পেলাইছিল। পঞ্চমতে, ইয়ুবৰ যিসকল বন্ধুৱে তেওঁক সান্তনা দিবলৈ আহিছিল, তেওঁলোকক দেখি ইয়ুবে মৰুভূমিৰ মাজৰ শীতল পানীৰ ভুমুক বুলি ভাবিছিল, কিন্তু হাই, তেওঁলোকো মৰুভূমিৰ মাজৰ মৰিচিকাতহে পৰিণত হৈছিল। তেওঁলোকৰ বিলাপ, সান্তনা, পৰামৰ্শ সকলো মিছা হল, অথলে গল, সেইবোৰেৰে একো লাভ নহল। ষষ্ঠতে, ইয়ুবে নিজৰ ব্যক্তিত্বৰ যোগ্যতা হেৰুৱাই পেলাইছিল। প্ৰতিজন মানুহৰ প্ৰাণ বৰ মূল্যৱান আৰু প্ৰাণৰ বিনিময়ত আমি একো দিব নোৱাৰো, কিন্তু আজি বহু ডেকা গাভৰুৱে অসৎ সংগক সন্তুষ্ট কৰিবলৈ নিজৰ জীৱন অনাহকত নষ্ট কৰিবলৈ ধৰিছে। কিন্তু বাইবেলে কৈছে যে আমাৰ জীৱন বৰ মূল্যৱান, ইমান মূল্যৱান যে আমাৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই নিজৰ প্ৰাণ আহুতি দিছে। যীশুখ্ৰীষ্টৰ তেজৰ মূল্য আমি বহন কৰি আছো, তথাপিতো আপোনাৰ জীৱন মূল্যহীন বুলি আপুনি ভাবেনে? যদি ভাবে তেন্তে জানিব লাগে যে সেই ধাৰণা আপোনাক ঈশ্বৰে দিয়া নাই, ছয়তানেহে দিছে। ইয়ুবৰ জীৱনৰ যোগ্যতা, মৰ্যাদা আৰু মূল্যবোধ সকলো ছয়তানে হৰণ কৰিছিল। সপ্তমতে, আমি দেখা পাম যে ঈশ্বৰ যে ন্যায় বিচাৰক, সেই ধাৰণাটো ইয়ুবে হেৰুৱাই পেলাব আৰু তেওঁ নিজেও অতি কঠোৰ হৈ পৰিব। আনকি তেওঁৰ বন্ধুসকলৰ লগতো তেওঁ অতি কঠোৰ হৈ পৰিব। এইখিনিতে আমি এটা কথা মনত ৰখা উচিত যে গোটেই বাইবেলখনেই ঈশ্বৰৰ নিশ্বাসিত বাক্য, কিন্তু সকলোবিলাক চৰিত্ৰ বা ব্যক্তিয়ে কোৱা কথাবোৰ সঁচা নহয়। উদাহৰণস্বৰূপে ছয়তানে হৱাক কৈছিল, তুমি যদি এই ফল খোৱা তেন্তে তুমি অৱশ্যে নমৰা নমৰা। এইখিনিতে পাৰ্থক্যটো মন কৰকচোন। ছয়তানে হৱাক সেইদৰে কোৱাটো সঁচা, কিন্তু ছয়তানে যি কথা কৈছিল সেই কথাখিনি মিছা। ঠিক সেইদৰে ইয়ুবৰ পুস্তকতো তেওঁৰ বন্ধুসকলে যে কথা কৈছিল সেই কথাটো সঁচা, কিন্তু তেওঁলোকে যিখিনি কথা কৈছিল সেই কথাখিনি থলে সত্যতা নাছিল। অষ্টমতে, ঈশ্বৰৰ প্ৰতি ইয়ুবৰ যি প্ৰেম আছিল সেই প্ৰেম তেওঁ হেৰুৱাই পেলাইছিল। উদাহৰণস্বৰূপে ইয়ুবে প্ৰথমতে কৈছিল, যি ঈশ্বৰে মোক দিছিল সেই ঈশ্বৰেই মোৰ পৰা লৈ গৈছে, ঈশ্বৰৰ নাম ধন্য হওক। কিন্তু সেই একেজন ইয়ুবেই পাছত কৈছে, কিয়নো সৰ্বশক্তিমানৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে, ঈশ্বৰীয় ত্ৰাস সৈন্যসমূহে মোৰ বিৰুদ্ধে বিহু পাতিছে। কিন্তু ন নম্বৰ অধ্যায়ত ইয়ুবে এটা আচৰিত কথা কৈছে, তথাপি এফালে ঈশ্বৰৰ হাত ধৰি আৰু আনফালে মোৰ হাত ধৰি আমাক দুয়োকো মিলন কৰোতা এজনক মই দেখিলো। ইয়াৰ উত্তৰ পাবলৈ আমি অৱশ্যে নতুন নিয়মলৈ আগবাঢ়ি যাব লাগিব। সেই মিলনকৰ্তাজন হল স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, ইয়ুবে কোৱা কথা আলোচনা কৰাৰ আগতে তেওঁৰ বিষয়ে এইখিনি কথা আমি আলোচনা কৰিলো যাতে তেওঁৰ কথাবিলাক বুজিবলৈ আমাৰ সহজ হয়। এতিয়া এই দৃশ্যটিত আমি দেখা পাওঁ যে ইয়ুবৰ লগত তেওঁৰ বন্ধু তিনিজন সাত দিন সাত ৰাতি একেৰাহে বহি আছে, কিন্তু কোনেও একো কথা কোৱা নাই। সেইকাৰণে ইয়ুবে প্ৰথমে কথা ক'বলৈ মুখ মেলে আৰু সেই বিষয়ে আমি তিনি নম্বৰ অধ্যায়ৰ একৰ পৰা পাঁচ পদলৈ পঢ়িছো, শুনিবচোন। পাছে ইয়ুবে মুখ মেলি তেওঁৰ জন্মদিনক সাউ দিলে। ইয়ুবে মাত লগাই ক'লে, যিদিনা মোৰ জন্ম হৈছিল সেইদিন বিনষ্ট হওক, আৰু পুত্ৰ সন্তান গৰ্ভত স্থিতি হল বুলি কোৱা ৰাতি বিনষ্ট হওক, সেইদিন অন্ধকাৰময় হওক, ঈশ্বৰে ওপৰৰ পৰা তললৈ দৃষ্টি নকৰক আৰু দীপ্তি তাৰ ওপৰত প্ৰকাশিত নহওক, অন্ধকাৰ আৰু মৃত্যু ছায়াই তাক নিজৰ বুলি গ্ৰহণ কৰক, মেঘে তাক ঢাকি ধৰক, দিনক আন্ধাৰ কৰোতা সকলোৱে তাৰ ভয় জন্মাওক, প্ৰিয় শ্ৰোতা, ইয়োবে কোৱা এই গোটেই কথাখিনিৰ অৰ্থ হ'ল তেওঁ এই পৃথিৱীত জন্ম নোলোৱা হ'লে ভাল আছিল বুলি তেওঁ কৈছে। তেওঁৰ দৰে আমিও যেতিয়া বিপদত পৰোঁ নাইবা হতাশা আৰু নিৰাশাই আমাক আৱৰি ধৰে তেতিয়া আমিও একে কথাকেই নকওঁনে? এইবাৰ ছয় নম্বৰ পদৰ পৰা বাৰ নম্বৰ পদলৈকে পঢ়িছো, শুনিবচোন। সেই ৰাতিক ঘোৰ অন্ধকাৰে ধৰক, বছৰৰ দিনবোৰৰ মাজত সি আনন্দ নকৰক আৰু মাহৰ লেখতো নপৰক। চোৱা, সেই ৰাতি বন্ধ্যা হওক, তাত কোনো আনন্দধ্বনি নহওক, দিনক হাওঁ দিওঁতাবোৰ তাক হাওঁ দিয়ক, বাহুক উচতাবলৈ নিপুণ লোকবিলাকে তাক হাওঁ দিয়ক, তাৰ প্ৰভাতৰ তৰাবোৰ অন্ধকাৰময় হওক, সি দীপ্তিলৈ আশা কৰক কিন্তু নাপাওক আৰু অৰুণৰ পিৰথি নাচাওক, কিয়নো সি মোৰ মাতৃৰ গৰ্ভৰ দুৱাৰ বন্ধ নকৰিলে আৰু মোৰ চকুৰ পৰা ক্লেশ ঢাকি নথলে। মই কিয় গৰ্ভতে নমৰিলো? উদৰৰ পৰা বাহিৰ হোৱা মাত্ৰে মই কিয় প্ৰাণ ত্যাগ নকৰিলো? কোলাই মোক কিয় ল'লে আৰু মই পিয়াহ খাবলৈ স্তনে বা মোক কিয় গ্ৰহণ কৰিলে? প্ৰিয় শ্ৰোতা, ইয়াতো ইয়োবে চিঞৰি চিঞৰি আৰু কান্দি কান্দি কৈছে যে তেওঁ জন্ম নোহোৱা হ'লেই ভাল আছিল। তেৰ পদৰ পৰা ষোল্ল নম্বৰ পদলৈকে পঢ়িছো, কিয়নো সেয়ে নোহোৱা হ'লে মই শুই শান্তি পালোহেঁতেন, সেয়ে নোহোৱা হ'লে মই নিদ্ৰিত হলোহেঁতেন। তেতিয়া যিবিলাকে নিজৰ নিমিত্তে ধ্বংসস্থান নিৰ্মাণ কৰিছিল, এনে ৰজাবিলাকৰ আৰু পৃথিৱীৰ মন্ত্ৰীবিলাকৰ লগত, বা যিবিলাকৰ সোণ আছিল, বা যিবিলাকে নিজ নিজ ঘৰ ৰূপেৰে পৰিপূৰ্ণ কৰিছিল, এনে অধিপতিবিলাকৰ লগত থাকি মই বিশ্ৰাম পালোহেঁতেন, বা গুপ্ত গৰ্ভস্ৰাৱৰ দৰে মই একো নহলোহেঁতেন, পোহৰ দেখিবলৈ নোপোৱা সন্তানৰ দৰে হলোহেঁতেন। প্ৰিয় শ্ৰোতা, ইয়োবে গৰ্ভতে মৰি যোৱা হ'লে ভাল বুলি ভাবিছিল, নাইবা জন্ম হৈ মৰি যোৱা হ'লে তেওঁ ভাল বুলি ভাবিছিল। মৰি যোৱা ৰজা মহাৰজাসকলৰ লগত একেলগে তেওঁ শুই থাকিব পাৰিলেহেঁতেন বুলি ভাবিছে। এইবাৰ সোতৰ পদৰ পৰা চৌবিশ পদলৈকে পাঠ কৰিম। সেই ঠাইত দুষ্টবোৰে আৰু উপদ্ৰৱ নকৰে, ভাগৰুৱাই তাত জিৰণি পায়, তাত বন্দিয়াৰবিলাক একেলগে নিৰাপদে থাকে, তেওঁবিলাকে কাৰ্যাধ্যক্ষবিলাকৰ দাবী হুকি আৰু নুশুনে, তাত সৰু কি বৰ সকলো একে, আৰু বন্দী তেওঁৰ গৰাকীৰ পৰা মুক্ত হয়। দুৰ্ভগীয়াক কিয় পোহৰ দিয়া যায়? মনত বিষাদ পোৱাবিলাকক কিয় জীয়াই থাকিবলৈ দিয়া হয়? তেওঁবিলাকে মৃত্যুলৈ অপেক্ষা কৰে কিন্তু সেয়ে নাহে, আৰু গুপ্ত ধনতকৈও তাক বৰকৈ বিচাৰে। তেওঁবিলাকে মৈদাম পাব পাৰিলে আনন্দেৰে উল্লাসিত হয় আৰু হৰ্ষ কৰে। যাৰ পথ গুপ্ত থাকে আৰু ঈশ্বৰে যাৰ চাৰিওফালে বেৰা দিয়ে, এনে মানুহক কিয় পোহৰ দিয়া যায়? কিয়নো মই খাবলৈ নৌ পাওঁতেই মোৰ হুমুনিয়াহ আহে আৰু মোৰ কেকনি পানীৰ ধাৰৰ দৰে ওলাই থাকে। প্ৰিয় শ্ৰোতা, ইয়োবে কৈছে যে জীৱন মানে এটা বোজা। তেওঁ আৰু জীয়াই থাকিবলৈ ইচ্ছা নকৰে, মৰিবলৈহে ইচ্ছা কৰে। তেওঁ কৈছে চিকাৰীয়ে চিকাৰ পালে যেনেদৰে আনন্দিত হয়, মৃত্যুক পালে তেওঁ তেনেকুৱাই আনন্দিত হ'ব। ইয়াৰ পৰা বুজি পাওঁ যে ইয়োবৰ মনৰ অৱস্থা অতি বেয়া আছিল। পঁচিছ আৰু ছাব্বিছ পদ, কিয়নো মই যিহকে ভয় কৰোঁ সেয়ে মোলৈ ঘটে, আৰু যিহলৈ আশংকা কৰোঁ সেয়ে মোলৈ আহে। মোৰ সুখ নাই, শান্তি নাই, বিশ্ৰামো নাই, কিন্তু দুখহে আহি থাকে। আমি ভাবোঁ যে ইয়োবৰ দৰে মানুহ আজি যিমান মহান বা ধনীয়েই নহওক কিয়, মনত সদায় এটা ভয় থাকে। সেই ভয়টো হৈছে আহিবলগীয়া দিনবোৰক লৈ, অৰ্থাৎ ভৱিষ্যতে কোনো ডাঙৰ বিপদ বা দুৰ্যোগ নাইবা দুৰ্ঘটনাই আমাক একেবাৰে ধ্বংস কৰি দিব নেকি, যদি মোৰ সকলো শেষ হৈ যায় তেতিয়া মই কি কৰিম ইত্যাদি। ইয়োবৰ এই দুৰৱস্থা দেখি কোনোবাই হয়তো নিশ্চয় ভাবিব পাৰে যে তেওঁ ঈশ্বৰৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে নেকি, কিন্তু তেনে নহয়। তেওঁ বিশ্বাস হেৰুওৱা নাই, কিন্তু ইমান দুখ তেওঁৰ কিয় হবলৈ পালে সেইটোহে তেওঁ বুজিব পৰা নাই, কাৰণ তেওঁৰ দুখ অতিশয় বেছি আছিল। বাৰু যি কি নহওক, ইয়াৰ পৰা আমি এটা কথা বিশেষভাৱে শিকিছো যে আমাৰ জীৱনৰ নিৰাপত্তা স্বৰূপে ধন সম্পত্তি, ল'ৰা ছোৱালী, ঘৰ বাৰী, সুন্দৰ স্বাস্থ্য, এই সকলো থাকিব পাৰে, কিন্তু এই সকলোবিলাক জাগতিক বয়বস্তু ক্ষয়শীল, খন্তেকীয়া, স্থায়ী নহয়। এই সকলোবোৰ নিঃশেষ হৈ যাব পাৰে। গতিকে আমি এই অস্থায়ী বস্তুবিলাকত নিৰ্ভৰ নকৰি স্থায়ী বস্তুত, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰতেই নিৰ্ভৰ কৰিব লাগে। আৰু যদিহে আমি আন একোতে নিৰ্ভৰ নকৰি প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰতে নিৰ্ভৰ কৰো, তেন্তে আমি সম্পূৰ্ণ নিৰাপদ অনুভৱ কৰিব পাৰিম। আনকি মৃত্যুৰ পাছতো আমি নিৰাপত্তা পাম। সেই প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰি সেই নিৰাপত্তা আপুনি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন।
আমাৰ ঠিকনা ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তি বচন, ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
আমাৰ ইমেইল এড্ৰেছটো হৈছে sms@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
99540046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.com তো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দেহাতি মাটিতে মিলিরে জীবন নাত অন্ত পরিরে, মাটির দেহাতি মাটিতে মিলিলে ধনর টুকুলা বিরাখি বগলা, ধনর টুকুলা বিরাখি বগলা, জাম সকলকে